দ্বিতীয় কৰন্থীয়া 1 অধ্যায়। মংগলাচৰণ বা উপকাৰৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ। ঈশ্বৰৰ ইচ্ছা অনুসাৰে হোৱা খ্ৰীষ্ট যীশুৰ পাচনি পৌৰ আৰু তিমঠিয় ভাই কৰন্থিত থকা ঈশ্বৰৰ মণ্ডলীৰ আৰু গোটেই আখায়া দেশত থকা সকলো পবিত্ৰ লোকৰ সমীপলৈ আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। আমাৰ প্ৰভু যীশুখ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ ধন্য হওক। তেওঁৱেই দয়ালু পিতৃ আৰু সকলো সন্তানৰ ঈশ্বৰ। আমি নিজে ঈশ্বৰৰ পৰা যি সান্তনা পাওঁ, সেই সান্তনাৰে যেন ক্লেশত থকাসকলক সান্তনা দিব পাৰোঁ, এইকাৰণে তেওঁ আমাৰ ক্লেশৰ মাজত আমাক সান্তনা দিয়ে। কিয়নো খ্ৰীষ্টৰ দুখ আমাৰ বাবে যেনেকৈ উপচি পৰে, তেনেকৈ খ্ৰীষ্টৰ দ্বাৰাই আমাৰ সান্তনা উপচি পৰে। কিন্তু আমি যদি যন্ত্ৰণাগ্ৰস্ত, তেনেহ'লে সেয়ে আপোনালোকৰ সান্তনা পৰিত্ৰাণ, নাইবা যদি সান্তনাপ্ৰাপ্ত, তেনেহ'লে সেই জানো আপোনালোকৰ সান্তনাৰ বাবে, আৰু সেই সান্তনাই আমি ভোগ কৰা একে দুখকে ধৈৰ্যৰে শোষণ কৰাই নিজ কাৰ্য সাধন কৰে। আৰু আপোনালোক যেনেকৈ দুখ ভোগৰ, তেনেকৈ সান্তনাৰো যে সহভাগী ইয়াকে জানিবলৈ পায়, আপোনালোকৰ অৰ্থে আমাৰ আশা নিশ্চিত হৈ আছে। কিয়নো সেই ভাইসকল, এছিয়া দেশত আমাৰ ওপৰত যি ক্লেশ ঘটিছিল, সেই বিষয়ে আপোনালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই। সেই ক্লেশত অধিক পৰিমাণে শক্তিৰে অতিৰিক্তৰূপে এনে ভাৰগ্ৰস্ত হ'লো যে আমাৰ জীৱনৰো আশা নাছিল। প্ৰকৃতপক্ষে আমি মৃত্যুদণ্ড পোৱাৰ যোগ্য আছিলোঁ। সেয়েহে আমি নিজৰ ওপৰত ভৰসা নকৰোঁ হওক, কিন্তু ইয়াৰ পৰিৱৰ্তে যিজন মৃত্যুৰ পৰা তুলুতা, সেইজন ঈশ্বৰত ভৰসা ৰাখোঁ হওক। তেওঁ ইমান ভয়ংকৰ মৃত্যুৰ পৰা আমাক উদ্ধাৰ কৰিলে আৰু কৰি আছে, আৰু আগলৈকো উদ্ধাৰ কৰি থাকিব বুলি আমি তেওঁতেই আশা ৰাখিছোঁ। ইয়াতে আপোনালোকেও প্ৰাৰ্থনা কৰাৰ যোগেদি আমাৰ অৰ্থে সহকাৰী হৈ আছে। অনেকৰ দ্বাৰাই যি অনুগ্ৰহৰ বৰ আমাক দিয়া হ'ল, তাৰ কাৰণে অনেকৰ দ্বাৰাই আমাৰ অৰ্থে ঈশ্বৰ ধন্যবাদ কৰা হয়। পৌলক দিয়া ঐক্য মিছা অপবাদৰ বিষয়ে তেওঁৰ উত্তৰ। এতিয়া আমাৰ শ্লাঘা এই যে আমাৰ বিবেকে সাক্ষ্য দিয়ে, মাংসিক জ্ঞানেৰে নহয় কিন্তু ঈশ্বৰৰ অনুগ্ৰহেৰে জগতলৈ, এনেকৈ অধিক পৰিমাণে আপোনালোকলৈ ঈশ্বৰে দিয়া পবিত্ৰতা আৰু অকপটতাৰে সৈতে আমি আচৰণ কৰিলোঁ। আপোনালোকে পঢ়িব নোৱাৰা আৰু বুজি নোপোৱা এনে কোনো কথা আমি আপোনালোকলৈ লিখা নাই। এই বিষয়ত মই সুনিশ্চিত, এনেদৰে আপোনালোকে আগেও আমাক কিছু পৰিমাণে বুজি পাইছে। আমাৰ প্ৰভু যীশুৰ দিনত যেনেকৈ আপোনালোক আমাৰ, তেনেকৈ আমিও আপোনালোকৰ শ্লাঘাৰ কাৰণ হ'ম। কাৰণ এই বিষয়ে মই দৃঢ়প্ৰত্যয় যে আপোনালোকে দ্বিতীয় অনুগ্ৰহ পাবৰ কাৰণে মই আগেই আপোনালোকৰ তালৈ যাম, আৰু আপোনালোকক দেখা কৰি পাছত তাৰ পৰাই মাকিদনীয়া দেশলৈ গৈ পাছত মাকিদনীয়াৰ পৰা আপোনালোকৰ ওচৰলৈ উলটি আহি যিহুদিয়ালৈ যাবৰ বাবে আপোনালোকৰ দ্বাৰাই আগবঢ়াই থোৱা হ'ম। যেতিয়া এই ধৰণে ভাবিলোঁ, মই জানো অস্থিৰতা দেখুৱাইছিলোঁ, নাইবা মই যি ভাবোঁ সেয়ে মুঠ হয় পাছে নহয় নহয় হ'বলৈ মই মাংস অনুসাৰে ভাবোঁনে? কিন্তু ঈশ্বৰ বিশ্বাসী, এইকাৰণে আপোনালোকক এবাৰ হয় পাছত নহয় এই ধৰণে আমি নকওঁ। কিয়নো আমাৰ দ্বাৰাই অৰ্থাৎ মোৰ, চিলৰ আৰু তিমঠিয়ৰ দ্বাৰাই আপোনালোকৰ আগত যিজনৰ কথা প্ৰচাৰ কৰা হৈছিল, সেইজনা ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ বাবে হয় পাছত নহয় এনে নহয়, কিন্তু তেওঁত চিৰকাল হয়হে হয়। কিয়নো ঈশ্বৰৰ সকলো প্ৰতিজ্ঞা তেওঁত হয়। এইকাৰণে আমাৰ যোগেদি ঈশ্বৰৰ মহিমা হ'বলৈ তেওঁৰ দ্বাৰাই আমেন বুলিও কওঁ। এতিয়া এইজন ঈশ্বৰে আপোনালোকৰ সৈতে আমাকো খ্ৰীষ্ট স্থিৰ কৰিছে আৰু আমাক অভিষিক্ত কৰিলে। তেওঁৱে আমাৰ হৃদয়ত বইনাস্বৰূপে পবিত্ৰ আত্মা দি আমাৰ জীৱনত মোহৰো মাৰিলে। আপোনালোকলৈ মোৰ মৰম থকা বাবেই মই এতিয়ালৈকে কৰন্থিলৈ যোৱা নাই। মোৰ প্ৰাণৰ ওপৰত ঈশ্বৰকহে এই কথাৰ সাক্ষী লৈছোঁ। আমি যে আপোনালোকৰ বিশ্বাসৰ ওপৰত প্ৰভুত্ব কৰিছোঁ এনে নহয়, কিন্তু আপোনালোকৰ আনন্দৰ সহকাৰী হৈছোঁ, কিয়নো আপোনালোক বিশ্বাসত স্থিৰ হৈ আছে।